What is this? Yes.
Hello.
Speak.
Hello.
कौन है?
মই নানী মাহী।
কওঁ।
কি কৰি আছা?
সেইটো শব্দটো এৰিবই পৰা নাই এতিয়াও। নাই ইমান শিকোৱাৰ পিছতো। অ' হেল হে নৰক। আছো, মাৰ লগত কথা পাতিছে নাই?
মাকে বিচাৰিছো, এইবোৰ কিমান
অ'
মনত এক
অ'
দুখ
ৰ
দিছে
ৰ ৰ
জানা।
ৰ এক মিনিট। মা মা এ মাহী কথা পাত। কোনোবা এজন বেলেগে যদি ফোন কৰে, মাৰ ফোনটো যদি বিজি হৈ থাকে বা হেৰি হৈ থাকে, তেতিয়াহ'লে ইয়ালৈ গুচি আহে। এক মিনিট ধৰ, মই ডেস্ক ডেস্ক ডেস্কৰ ফোন লগাইছোঁ। মোক বহুত দিগদাৰি কৰে মানুহে, বহুত দিগদাৰি কৰে, সেইকাৰণে মই মুখেদি একো নামাতোঁ।
মই বুজিয়ে নাপাওঁ, এক টিপিব লাগে, দুই টিপিব লাগে, ক'ত টিপিব লাগে এইবোৰ।
কিয়? এইটোতো আমাৰ যিবিলাক কোম্পানীত ফোন কৰিলেতো এনেকৈয়ে টিপিব লাগে। এইটো ফোনতে আহিছে। হয় কথা পাত। মাহী, মাহীয়েতো ফোন কৰিছে, পোৱা নাই, সেইকাৰণে ইয়াতে আহিছে।
মই ফোন কৰিছোঁ, তাইলৈ উভতাই নেকি? মই যে কাৰোবাৰ লগত হেনো কথা পাতি আছোঁ।
কথা পাতি কথা পাতি
অ ক অ নতুন বছৰৰ সেৱা ল'বা।
অ মই তোৰ হেৰি পাইছোঁ নহয়,
মই পঠাইছোঁ।
অঁ
মই তথাপি
পাইছোঁ,
মাতটো
সেই এক
শুনিবলৈ মন
তাৰিখে।
গৈছে,
অঁ
মাতটো শুনিবলৈ মন যায় নহয়।
অঁ 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 ভালে আছোঁ, তই ভালে আছনে?
আছোঁ বাবুজী, আছোঁ, ভালে আছোঁ।
তোৰ যে পানী লাগিছিলে ভাল হ'ল?
হ'ল, ভাল হ'ল। মই এতিয়া ডিউটি কৰিয়ে আছোঁ।
অঁ
মই এই ভাতকেইটা খাই পেলাই মই বোলো ৰ'বা, তোমাক ফোন এটা কৰোঁ। ভাত
অঁ
পানী খালা?
এয়া ভাত পানী খাই মই বাচন তাচন ধুই বিচনাত অকণমান ৰেষ্ট লৈছিলোঁ। অঁ হ'ব, সেইটো কু কৰিলে কথা।